গুড ইভিনিং, এইটো আকাশবাণী কহিমা। সামলগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। পহিলা হেডলাইনছ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা নিন্দা ইয়াৰ ক্ৰিটিচিজম ডেমক্ৰেচি লগা আত্মা আছে বুলি জনাই দিছে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহৰ পৰা পুৰা নৰ্থ ইষ্টে তিনিটা নতুন ক্ৰিমিনেল কানুন লাগু কৰি দিয়া কামকে ৱাপছ চাই দি আছে। মিনিষ্ট্ৰী অব ডেভেলপমেণ্ট ফৰ নৰ্থ ইষ্ট ৰিজন পৰা এইটো ৰিজনতে ইনভেষ্টমেণ্টকে বঢ়াই দিবলৈ কাৰণে পাঁচজন মেম্বাৰ্ছ থকা টাস্ক ফৰ্চ বনাই দিছে আৰু এন চি বিৰ পৰা 88 crore টকাৰ ৰকম লগা মেটাম ফেটামিন ধৰিছে। ইম্ফাল আৰু গুৱাহাটী জ'ন পৰা চাৰিজনকে গিৰফ্তাৰ কৰিছে। এতিয়া পূৰা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ক্ৰিটিচিজম ইয়াৰ নিন্দা কৰি দিয়াকে ডেমক্ৰেচি লগা বেছি জৰুৰী হিচা বুলি জনাই দিছে। আজি ছামটে ৰিলিজ কৰি দিয়া লেক্স ফ্ৰিডমেন লগতে 3 ঘণ্টা লম্বা এটা পডকাষ্ট বাতচিতে শ্ৰীমোদীৰ পৰা শাসন ইয়া গভৰ্ণেন্স উন্নতি পৃথিৱী লগা মছলাবিলাক আৰু ইণ্ডিয়া লগা উন্নতি ওপৰতে ভাৱনা বিচাৰবিলাক বাতি দিছিলে। তেওঁপৰা জোৰ দি কৈছে কি তেওঁপৰা নিন্দাকে স্বাগত কৰি দিয়ে এইটো মজবুত বিশ্বাস লগতে কি এইটো ডেমক্ৰেচি লগা
क्योंकि मेरा एक कन्विक्शन है कि क्रिटिसिज्म ये डेमोक्रेसी की आत्मा है। मैं सभी नौजवानों से कहना चाहूंगा, जीवन में रात कितनी ही अंधेरी क्यों ना, लेकिन वो रात ही है, सुबह होना तय होता है।
প্ৰধানমন্ত্ৰীৰ পৰা এইটো বি কৈছে কি পাকিস্তান লগতে শান্তি বনাই দিবলৈ প্ৰত্যেকটা কোচিছবিলাকে দুশ্মনী আৰু ধোকাৰ লগতে জবাব পাইছে, কিন্তু দুয়োটা দেশ লগা সম্বন্ধকে সুধাৰ কৰি দিবলৈ আশা ৰাখি দি আছে। ফ্ৰিডমেন পৰা এইটো কেতিয়াও লগা জীৱন লগা চপৰা পাৱাৰফুল কনভাৰ্চেশ্যন ইয়া বাতচিত বুলি কৈছে। জবাবতে প্ৰধানমন্ত্ৰীৰ পৰা এক্স অপৰতে এইটোকে এটা ফেচিনেটিং কনভাৰ্চেশ্যন বুলি কৈ দিছে আৰু বেলেগ বেলেগ ক্ষেত্ৰ যেনেকা তেওঁ লগা বচপন হিমালয়াছতে বিতাই দিয়া চালবিলাক আৰু পাব্লিক লাইফতে জাৰ্ণিবিলাকে কভাৰ কৰি দিছে বুলি কৈছে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহৰ পৰা আজি পুৰা নৰ্থ ইষ্টে 3টা ক্ৰিমিনেল কানুনবিলাক লাগু কৰি দিয়া ওপৰতে জানকাৰী লৈ আছে। এইটো মিটিংতে নাগালেণ্ড লগা চীফ মিনিষ্টাৰ নিফিৰিঅ'কে লৈ 7টা নৰ্থ ইষ্ট ষ্টেটছ লগা চীফ মিনিষ্টাৰ্ছ খান পৰা যোগ দি আছে। মণিপুৰতে প্ৰেচিডেণ্টছ ৰুল লাগু থকাৰ নিমিত্তে গভৰ্ণৰ অজয় কুমাৰ ভাল্লাৰ পৰা এইটো মিটিংতে ভাগ লৈ দি আছে। এইটোতে ভালেমান নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ লগা DGPs আৰু চীফ ছেক্ৰেটাৰীছ খান পৰা বি ভাগ লৈ আছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় স্বাক্ষ্য অধিনিয়ম ওপৰতে ইউনিয়ন হোম মিনিষ্টাৰকে আপডেট কৰি দিবলৈ কাৰণে চব 8টা ষ্টেটছবিলাকৰ পৰা প্ৰেজেণ্টেশ্যনছ দি আছে। এইটো মিটিং সময়তে শ্ৰীশ্বাহৰ পৰা নিউ ক্ৰিমিনেল ল' ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়াৰ্ছ এণ্ড ৰুলছ নাম লগা এটা কিতাপ ৰিলিজ কৰি দিছিলে, যোনটোকে আছাম CIDৰ পৰা তৈয়াৰ আৰু আছাম চৰকাৰৰ পৰা পাব্লিছ কৰি দিয়া আছে। মিনিষ্ট্ৰী অব ডেভেলপমেণ্ট অব নৰ্থ ইষ্ট ৰিজন ডনৰ পৰা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকে ইনভেষ্টমেণ্টকে বঢ়াই দিবলৈ কাৰণে ত্ৰিপুৰা লগা চীফ মিনিষ্টাৰ মানিক সাহাকে কনভেনৰ হিচাপে ৰাখি দি কিনে 5জন মেম্বাৰ থকা এটা টাস্ক ফৰ্চ বনাই দিছে। দুচৰা মেম্বাৰ্ছ খান আছে ডনৰ মিনিষ্টাৰ জ্যোতিৰ আদিত্য সিন্ধিয়া, মেঘালয় নাগালেণ্ড আৰু ছিকিম লগা চীফ মিনিষ্টাৰ্ছ কনৰাড কে সাংমা, নিফিৰিঅ' আৰু প্ৰেম সিং তামাং। এইটো টাস্ক ফৰ্চৰ পৰা নৰ্থ ইষ্টে মজুত থকা ইনভেষ্টমেণ্ট লগা অৱস্থাকে জাজ কৰি দিব আৰু এগ্ৰিকালচাৰ, টুৰিজম, লজিষ্টিক্স, IIT, ৰিনিউৱেবল এনাৰ্জি আৰু দুচৰা ছেক্টৰছবিলাকে এইটো ৰিজনকে এটা বিচাৰি দিয়া ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন বনাই দিবলৈ কাৰণে এটা বিশেষ প্লান তৈয়াৰ কৰি দিব। এইটোৰ পৰা উচা ক্ষমতা থকা ছেক্টৰছ আৰু এৰিয়াছবিলাকে বি চিনি ল'ব আৰু বিশেষ কৰি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পৰা নিৱেশ ইয়াৰ ইনভেষ্টমেণ্ট এট্ৰেক্ট কৰি দিবলৈ কাৰণে ঠিক ৰাস্তাবিলাক সুজাভ কৰি দিব। নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ NCBৰ পৰা 88 crore টকাৰ ৰকম লগা মেটাম ফেটামিন টেবলেটছ লগা কনচাইনমেণ্ট ধৰি লৈছে আৰু ইম্ফাল আৰু গুৱাহাটী জ'নছতে এটা ইণ্টাৰনেশ্যনেল ড্ৰাগ কাৰ্টেল লগা 4জন মেম্বাৰ্ছকে গিৰফ্তাৰ কৰিছে। এইটো কচিছবিলাক লগা প্ৰশংসা কৰি দি কিনে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহৰ পৰা জোৰ দি কৈছে কি ড্ৰাগ কাৰ্টেলছ কাৰণে কোনো বি মাফি নাথাকিব। 13 March এইটো অপাৰেশ্যন সময়তে NCB টীম পৰা ইম্ফাল জ'ন পৰা 102 kilograms পৰা বেছি মেটাম ফেটামিন টেবলেটছ আৰু গুৱাহাটী জ'ন পৰা 8 kilograms নিচিনা এইটো টেবলেটছ বৰামদ কৰি লৈছিলে। হোম মিনিষ্ট্ৰীৰ পৰা কৈছে আগে জাজ কাম জাৰি থাকি আছে। আহিয়া সাল লগা রিপাব্লিক ডে লগা অবসরতে জনাই দিবলে থাকিয়া পদ্মা অ্যাওয়ার্ডস 2026 কারণে নমিনেশন শুরু হয়ে যাইছে। পদ্মা অ্যাওয়ার্ডস লগা নমিনেশন কারণে লাস্ট ডেট আছে 31st জুলাই। পদ্মা অ্যাওয়ার্ডস কারণে নমিনেশনস আর রিকমেন্ডেশনস বিলাকে অনলাইন মাতুনতেহে রাষ্ট্রীয় পুরস্কার পোর্টালতে www.awards.gov.in তে রিসিভ করে দিয়েছে। এইটু পদ্মা অ্যাওয়ার্ডস তে দেশ লগা হাইয়েস্ট সিভিলিয়ান অ্যাওয়ার্ডস পদ্মা বিভূষণ, পদ্মা ভূষণ আর পদ্মশ্রী বিলাক সামিল আছে। আপনি খান আকাশবাণী কহিমাপুর খবর দিয়া শুনে আছে। জলদি তাজা খবর শুনবলে কারণে আকাশবাণী লগা এক্স হ্যান্ডেলস AIR নিউজ এলার্টস আর AIR আন্ডারস্কোর কহিমাকে ফলো করে দিবলে পারিব। আপনি খান পড়া এই খবর বুলেটিনকে নিউজ অন ইয়ার অ্যাপ আর ইউটিউব চ্যানেল AIR নিউজ কহিমা টিভি শুনবলে পারিব। আপনি খান পড়া সাম লগা খবর দিয়া শুনে আছে। সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্ট পৰা যোৱা সাল লগা এপ্রিল মহিনা পৰা লৈ কিনে নৱেম্বৰ মহিনা তক মাজতে সখি ওয়ান স্টপ সেন্টার নিচেতে মাইকী মানুষান বিরুদ্ধে হওয়া হিংসা লগা পুরাপুরি 184 কেসেস রিসিভ করেছিল। এই ডিপার্টমেন্ট লগা এনুয়াল এডমিনিস্ট্রেটিভ রিপোর্ট 2024-25 মতে 56 কেসেস থাকিয়া ডমেস্টিক ভায়োলেন্স ইয়া ঘরেলু হিংসা আর ছাড়ি দিয়া আর দুখ দিয়া মাইকী খান লগা কেসেস সবরা উঁচা থাকিছিল। দুসরা কেসেসতে সামিল আছে 31টা হারাই যা, উঠাই লওয়া আর পলাই যা লগা কেসেস, 10টা সাইবার ক্রাইম লগা কেসেস, 8টা রেপ কেসেস, 7টা সেক্সুয়াল অপরাধ লগা কেসেস, 4টা ট্রাফিকিং ইয়া বিক্রি করে দিয়া আর 3টা চাইল্ড সেক্সুয়াল এবিউজ লগা কেসেস। ডিস্ট্রিক্টস মাজতে ডিমাপুরতে সবরা বেশি 72 কেসেস থাকিছিল, যেতিয়া মন আর জেনেভততে 6টা কেসেস সবরা কমতি কেসেস থাকিছিল। আর আগে এই ডিপার্টমেন্ট পৰা 181 উইমেন হেল্পলাইন ডে পুরাপুরি 1792 কলস রিসিভ করে দিছিল, যুটোতে 103 কলস ঠিক থাকিছিল। রেলওয়েজ ইনফরমেশন এন্ড ব্রডকাস্টিং আর ইনফরমেশন টেকনোলজি কারণে ইউনিয়ন মিনিষ্টার অশ্বিনী বৈষ্ণব পৰা কৈছে IIT চেন্নাইতে থাকা 410 মিটার লম্বা হাইপার লুপ টেস্ট টিউব এশিয়াতে সবরা লম্বা হাইপার লুপ টেস্ট ফেসিলিটি আছে আর জলদিহে এই পৃথিবী লগা সবরা লম্বা বনি যাবলে আছে। যোৱাকালি IIT মেড্রাস ডিসকভারি ক্যাম্পাসতে হাইপারলুপ টেস্টিং ফেসিলিটি লগা মুফসল সময়তে টিওপরা দেখা লাইভ ডেমনস্ট্রেশন লগা একটা ভিডিওকে সোশ্যাল মিডিয়াতে পোস্ট করে দি কিনা টিওপরা এইটু জানকারী দিছিল। মিনিষ্টার পৰা বিশ্বাস থাকা জনাই দিছে কি ইন্ডিয়া জলদিহে হাইপারলুপ ট্রান্সপোর্টেশন কারণে তৈয়ার হয়ে যাব। কিলে মানে হালিতে বনি থাকা টেকনোলজির পর ইতিয়ালগে রাখি দিয়া টেস্ট বিলাকতে ভাল নতিজা আনি দিয়েছে।
Here at IIT Madras, one major experiment, one major project has been taken up by some of the young engineers and the professors for developing a new hyperloop. This is at this point of time experimental stage, but very good results are visible now. I congratulate the team of IIT Madras and Avishkar. From railways, we have been supporting this project for some time through funding as well as through technology. And today we have decided that the entire electronics of this thing, this project, will be developed in ICF Chennai.
নিউজিল্যান্ড লগা প্রধানমন্ত্রী ক্রিস্টোফার লক্সন ইন্ডিয়া লগা 5 দিন লম্বা মুফসলতে নিউ দিল্লি পুঁছি যাইছে। তেওঁলগতে একটা উচ্চ লেভেল লগা ডেলিগেশন আহি কিনা আছে, যুটোতে মিনিষ্টার্স, সিনিয়র অফিসিয়ালস, বিজনেসেস, মিডিয়া আর ইন্ডিয়ান ডিয়াসপোরা কমিউনিটি লগা মেম্বার্স খান সামিল থাকি আছে। প্রধানমন্ত্রী নরেন্দ্র মোদী পৰা আহিয়া কালি তেওঁলগা নিউজিল্যান্ড কাউন্টারপার্ট লগতে কথা বার্তা করব আছে, যুটোতে ইন্ডিয়া আর নিউজিল্যান্ড লগা সম্বন্ধ লগা ভালেমান কথাবিলাক সামিল থাকিবলে আছে। শ্রী লক্সন পৰা 10th রাইসিনা ডায়লগ 2025 লগা ইনগ্রেল সেশন দি চিফ গেস্ট হিসাবতে সামিল থাকিব আর কি নট এড্রেস দিবলে আছে। চিয়পৰা প্রেসিডেন্ট দ্রৌপদী মুর্মু কেবি রাষ্ট্রপতি ভবনতে লগ করে থাকিব। প্রধানমন্ত্রী নরেন্দ্র মোদী পৰা আহিয়া কালি নিউ দিল্লিতে রাইসিনা ডায়লগ 2025 লগা 10th এডিশন কে ইনগ্রেট করে দিবলে আছে। এইটো সাল লগা থিম আছে কালা চারখা, পিপল, পিস এন্ড প্ল্যানেট। এইটো 3 দিন লম্বা ইভেন্টতে পৃথিবী লগা ডিসিশন মেকার্স আর থট লিডার্স খান 6টা থিমেটিক পিলার ওপরতে জুড়ি যাবলে আছে, যুটো বিলাকতে সামিল আছে politics interrupted, shifting sands and rising tides, resolving the green trilemma, who, where and how, are digital planet, agent, agencies and absences. A to 10 Raisina Dialogue Day, 125 Nishna Days Bilakpra representatives khan he bhag lovale ase. ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট পৰা অনুমান কৰি দিছে কি আহিয়া কিছুমান দিন সময়তে নাগালেণ্ড আৰু দুচৰা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাক ওপৰতে বেছি জেগাবিলাকতে হালকা ইয়া মডৰেট বৰষুণ হ'ব। এইটোৰ লগতে তুফান, লাইটনিং, হেল আৰু ভাৰী হাৱা বি চলিব বুলি এইটো মৌচুম বিভাগে কৈ দিছে। যোৱা 24 ঘণ্টা সময়তে নাগালেণ্ড আৰু অচৰি ষ্টেটছবিলাক লগা কিছুমান জেগাবিলাকতে মেক্সিমাম তাপমান নৰ্মেল পৰা 3 ডিগ্ৰী ওপৰ থাকিছিলে। খবৰ চেষ্টে হেডলাইন্স আৰু একবাৰ জনাই দি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা নিন্দা ইয়াৰ ক্ৰিটিচিজম ডেমক্ৰেচি লগা আত্মা আছে বুলি জনাই দিছে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা পূৰা নৰ্থ ইষ্টে 3টা নতুন ক্ৰিমিনেল কানুন লাগু কৰি দিয়া কামকে ৱাপছ চাই দি আছে। মিনিষ্ট্ৰী অৱ ডেভেলপমেণ্ট ফৰ নৰ্থ ইষ্ট ৰিজন পৰা এইটো ৰিজনতে ইনভেষ্টমেণ্টকে বঢ়াই দিবলৈ কাৰণে 5 মেম্বাৰ থাকিয়া টাস্ক ফৰ্চ বনাই দিছে আৰু NCPৰ পৰা 88 crore টকা ৰকম লগা মেটাম ফেটামিন ধৰিছে। ইম্ফাল আৰু গুৱাহাটী জ'ন পৰা 4 গ্ৰেপ্তাৰ হৈছে। এইটোৰ লগতে আজি চাম লগা নাগামিজ বুলেটিন শেষ কৰি আছে। আহিয়াকালি ভোজিৰ 7:25 মিনিটে ভোজিৰ লগা নাগামিজ খবৰ দিয়া শুনিবলৈ পাৰিব। গুড নাইট।